নমস্কাৰ, নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা যান বাহন আৰক্ষীৰ উপ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্বাহী জিলা পৰিবহণ বিষয়া, কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব, জিলা পৰিবহণ বিষয়া আদিকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত জিলাখনৰ সমীপৱৰ্তী অঞ্চলত বনভোজ দলৰ চালকে যাতে সুৰাপান কৰি বাহন চলাই অনাকাংক্ষিত দুৰ্ঘটনা মাতি আনিব নোৱাৰে সেই সন্দৰ্ভত অধিক সতৰ্ক হোৱাৰ লগতে সকলো সময়তে যান বাহন আইন মানি চলাত জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ঘাইপথৰ কাষৰ ধাবাসমূহত সকলো সময়তে চোকা দৃষ্টি ৰাখিবলৈ আবকাৰী বিভাগক জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। একেদৰে নিশা কুঁৱলীৰ বাবে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে সকলো শ্ৰেণীৰ বাহনৰ চালককে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইফালে গুৰুত্বপূৰ্ণ বৈঠকখনত পথ সুৰক্ষা সজাগতাৰ বাবে ৰাজহুৱা স্থানত মাইকযোগে ঘোষণা, শৈক্ষিক প্ৰতিষ্ঠানত সজাগতা অনুষ্ঠান, ট্ৰমা কেয়াৰ চেণ্টাৰত তাৎক্ষণিকভাৱে সকলো ধৰণৰ উন্নত চিকিৎসা প্ৰদান আদি বিষয়সমূহত আলোচনা কৰা হয়। দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েচনৰ উদ্যোগত আলিপুৰদুৱাৰ সংমণ্ডলৰ অন্তৰ্গত অসম বংগ সীমান্তত পশ্চিমবংগৰ জোৰাই ৰেল ষ্টেচনত আজি কেইবাটাও কোচ ৰাজবংশী সংগঠনে আহ্বান দিয়া অনিৰ্দিষ্টকালীন ৰেল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰেলগাড়ীৰ যাত্ৰাপথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছ কেইখনৰো যাত্ৰা বাতিল কৰিবলগীয়া হয়। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে আজি পুৱা প্ৰায় 6:45 জোৰাই ৰেল ষ্টেচনত কেইবা হাজাৰো লোক সমবেত হৈ ৰেলপথত অৱস্থান কৰিবলৈ লয় আৰু ফলত সেই পথছোৱাৰে ৰেল চলাচল বন্ধ হৈ পৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফকৰিয়াগ্ৰাম গোলোকগঞ্জ নিউ কোচবিহাৰ বিকল্প পথেৰে উজনিমুৱা ব্ৰহ্মপুত্ৰ বেইন, উজনিমুৱা কামৰূপ এক্সপ্ৰেছ, 2053 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, 1423 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, কেপিটেল এক্সপ্ৰেছ, শিলচৰ কয়েম্বাটুৰ এক্সপ্ৰেছ, ডিব্ৰুগড় দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ী কেইখনৰ চলাচল কৰোৱায়। এন এফ ৰেলৱে কৰ্তৃপক্ষই জোৰাই ৰেল ষ্টেচনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে। শিৱসাগৰ জিলাৰ পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত চুকাফা ভৱনত জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰাই এখন সংবাদমেল সম্বোধন কৰি এই খচৰা ভোটাৰ তালিকাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। উন্নয়ন আয়ুক্তগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি জিলাখনৰ মুঠ আঞ্চলিক পঞ্চায়ত 5খন, জিলা পৰিষদ 12খন আৰু গাঁও পঞ্চায়তৰ সংখ্যা 820। জিলাখনৰ মুঠ ভোটাৰ হৈছে 5,1032 আৰু ভোটগ্ৰহণ কেন্দ্ৰ হৈছে 846টা। এই খচৰা ভোটাৰ তালিকা কাইলৈ আৰু পৰহিলৈ পঞ্চায়ত এলেকাৰ ৰাইজে গাঁও পঞ্চায়ত কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা পৰিষদৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত চাব পাৰিব। তালিকাত নিজৰ নাম সংশোধন আৰু পৰিয়ালৰ কোনো মৃত সদস্যৰ নাম কৰ্তন কৰাৰ বাবে ৰাইজে অহা 14 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ আবেদন কৰিব পাৰে। বঙাইগাঁও জিলাৰ পঞ্চায়তসমূহৰো আজি আনুষ্ঠানিকভাৱে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সাংবাদিকৰ উপস্থিতিত আয়ুক্তৰ কাৰ্যালয়ত এই ভোটাৰ তালিকা প্ৰকাশ কৰে। পাৰ্থত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক 83 ৰাণত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ 3খন খেলতে জয়লাভ কৰি অপ্ৰতিৰোধ হৈ থাকে। ভাৰতে 299 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 45 অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 215 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 105 ৰাণ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰে। ঘৰুৱা দলটোৰ হৈ এনাবেল ছাডাৰলেণ্ডে 95টা বলত 110 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অৰুন্ধতী ৰেড্ডীয়ে 4টা উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05